এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ সৰুসজাইত উৰে নিশা অনুৰাগীৰ ভিৰ। যোৰাবাটৰ সমীপৰ কমাৰকুচিত কাইলৈ ৰাজ্যিক মৰ্যাদাৰে জুবিন গাৰ্গৰ শেষকৃত্য। যোৰহাটতো শিল্পীগৰাকীৰ চিতাভস্মৰে আন এখন সমাধিক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ। অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়াতে প্ৰস্তুত কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত। অসম চাহ নিগমৰ অধীনৰ চাহ শ্ৰমিকক 20% পূজা বোনাছ প্ৰদানত কেবিনেটৰ অনুমোদন। আৰু এছিয়া কাপৰ কালি নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ। ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্ৰদ্ধা জ্ঞাপন কৰিছে। হিয়াৰামথু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্ৰ গুণমুগ্ধই ভিৰ কৰে।
হঠাতেই হেৰাল কে নিলো মোৰ সুতানৰে জোনা, ঠাইতে উচিনা তমখাই আগুচি।
শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি সন্ধিয়া দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত জুবিন গাৰ্গৰ শেষকৃত্য যোৰাবাটৰ সমীপৰ কমাৰকুচিত কাইলৈ সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। পৰিয়ালৰ ইচ্ছা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সেই স্থানতে প্ৰিয় শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব বুলি ডঃ শৰ্মাই লগতে উল্লেখ কৰে। জনতাৰ শিল্পীগৰাকীৰ চিতাভস্মৰে যোৰহাট জিলাতো আন এখন সমাধিক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত লয়।
জুবিন গাৰ্গৰ পৰিয়ালে আমাক স্পষ্ট কৰি দিয়ে যে তেওঁলোকে যিহেতু জুবিনে মেক্সিমাম সময় গুৱাহাটীত কটাইছিলে আৰু গুৱাহাটীতে তেওঁৰ ঘৰ আছিলে, দেউতাকৰ অসুখৰো কথা আছে, এই গোটেইখিনি কথা কৈ তেওঁলোকে অসম চৰকাৰক যোৰাবাটৰ কাষৰ দিচাং ৰিজৰ্টৰ মাটিখিনিতে জুবিনক সমাধিস্থ কৰিবলৈ অনুৰোধ জনায়। সেইবাবে আমিও কেবিনেটৰ সিদ্ধান্ত লৈছো যে আমি জুবিনৰ শেষ কৃত্য কমাৰকুচি NC ভিলেজ বুলি কয় তাতে সম্পন্ন কৰিম আৰু জুবিনক সন্মান জনাই তাতে আমি এটা সমাধি ক্ষেত্ৰও নিৰ্মাণ কৰিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰে আৰু এটা প্ৰস্তাৱ হাতত লৈছে যে জুবিনৰ ভস্ম আমি যোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি যোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি নিশা কমাৰকুচিৰ নিৰ্ধাৰিত ক্ষেত্ৰ পৰিদৰ্শন কৰে। শিল্পীগৰাকীৰ শেষকৃত্যৰ বাবে এই ঠাইখিনি সাজু কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো কাম কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যিক মৰ্যাদাৰে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। এই সময়ছোৱাত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় অন্যান্য প্ৰতিষ্ঠান তথা চৰকাৰৰ কাৰ্যসূচীসমূহ বন্ধ থাকিব। কাইলৈ শেষকৃত্যত হ'বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ 2 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ থাকিব। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে তেওঁৰ মৃত্যুৰ বিষয়টোৰ তদন্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে।
যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিওঁ তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায়। এতিয়ালৈকে আমি এইটোৱে কৰিছোঁ যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ, আমি এজাহাৰখিনিক CID লৈ আহিছোঁ, আমি এপ্ৰপ্ৰিয়েট ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা আমি আৰম্ভ কৰিছোঁ। কিন্তু যিহেতু অভিযুক্ত দুজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োজনে অসমত নাই, অন্তত জুবিনক আমি বিদায় দিলোঁ। তদন্তৰ ওপৰত CID তদন্ত হৈছে, মই ক'লোঁ সকলোৰে ষ্টেটমেণ্ট লোৱা হৈছে, দুজন ব্যক্তিৰ নাম হৈছে, তেওঁলোকক আমি ইণ্টাৰোগেট কৰিম বুলি কৈছোঁ।
ইপিনে ছিংগাপুৰস্থিত ভাৰতৰ উচ্চায়ুক্তই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দিয়া প্ৰমাণ পত্ৰত পানীত ডুবি শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। সংগীতৰ অনন্য সুৰেৰে অগণিতজনৰ হৃদয় জয় কৰা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে। তেওঁৰ বিয়োগত দেশৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে শ্ৰদ্ধা নিবেদন কৰিছে। ডিব্ৰুগড়ৰ ডক্টৰ লীলা গগৈ উৰণহেতুৰ সমীপত কালি জাতীয় ঐক্য পৰিষদ অসমে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমোলাপট্টি পাঁচআলী সংযোগী প্ৰস্তাৱিত উৰণহেতুখনৰ নাম জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি পৰিষদে চৰকাৰক দাবী জনায়। চহৰখনৰ বিভিন্ন ঠাইত আজি পুৱাও জনতাৰ শিল্পীগৰাকীৰ প্ৰতি অসংখ্য লোকে শ্ৰদ্ধা জনায়। শিলচৰতো কালি অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই হাজাৰ হাজাৰ বন্তি প্ৰজ্বলন কৰে। শ্ৰীভূমি জিলাৰ বদৰপুৰ বজাৰ সমিতিৰ উদ্যোগত কালি সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তিনিচুকীয়া জিলাৰ মাকুমত কালি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সমদল উলিওৱা হয়। দৰং জিলা সাহিত্য সভা, মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী, মঙলদৈ মহাবিদ্যালয়কে ধৰি দৰং জিলাৰ বিভিন্ন স্থানত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সমূহীয়া প্ৰাৰ্থনা সভা, ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান আদিৰ আয়োজন কৰা হয়। হোজাই জিলাৰ লংকা তিনিআলি, শ্বিলং ৰোড, দুই নম্বৰ ৰেলগেট, বামুনগাঁও, কাকি আদিত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই গছপুলি ৰোপণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ চাৰিআলিত কালি সন্ধিয়া জুবিন গাৰ্গৰ অনুগামীসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মুম্বাইত ভালেসংখ্যক শিল্পীয়ে কালি জুবিনক গানেৰে শ্ৰদ্ধা জনায়। কলকাতাতো অসংখ্য শিল্পীয়ে তেওঁক শ্ৰদ্ধা নিবেদন কৰিছে। মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গৰ মৃত্যুত শ্ৰদ্ধা জনাই 40 মিনিটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি BCSEIৰ সচিব দেৱজিৎ লন শইকীয়াই জনাইছে। বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা আৰম্ভ হৈছে। ভোটকেন্দ্ৰসমূহত পুৱা 7:30 বজাৰে পৰা ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। বিটিচিৰ মুঠ 40টা সমষ্টিৰ বাবে 3,359টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে। এইবাৰ নিৰ্বাচনত 316গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 26,58,153গৰাকী ভোটদাতাই এইসকল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। EVMৰ পৰিৱৰ্তে বেলট কাকতৰ জৰিয়তে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা UPPLৰ মুৰববী প্ৰমোদ বড়োৱে গয়বাৰী আৰু দতমা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। BPFৰ মুৰববী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও আৰু চিৰাংদুৱাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। BTRৰ অন্যান্য পৰিষদীয় সমষ্টিৰ লগতে ওদালগুৰি জিলাৰ 10টা সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে। জিলাখনৰ ভোটগ্ৰহণ সন্দৰ্ভত এয়া আমাৰ ওদালগুৰিৰ সংবাদদাতা নাৰায়ণ ডেকা।
আজি পঞ্চম BTC নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ওদালগুৰি জিলাতো আৰম্ভ হৈছে। পুৱা 7:30 বজাৰ পৰা জিলাখনৰ 10টা পৰিষদীয় সমষ্টিৰ 68গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ বাবে ভোটাৰ ৰাইজে আজি ভোটদান আৰম্ভ কৰিছে। জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 7,39,114গৰাকী। 2020 চনৰ তুলনাত এইবাৰ ভোটাৰৰ সংখ্যা 18.6% বৃদ্ধি পাইছে। জিলাখনৰ 10টা পৰিষদীয় সমষ্টিৰ 397টা ভোটগ্ৰহণ কেন্দ্ৰত 3,748গৰাকী প্ৰিজাইডিং আৰু পুলিং বিষয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত হৈছে।
ইপিনে চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা ভোটদাতাই ভিৰ কৰিছে। বাক্সা জিলাৰ ভোটকেন্দ্ৰসমূহতো ভোটাৰৰ যথেষ্ট ভিৰ দেখা গৈছে। জিলাখনৰ ভোটগ্ৰহণ সন্দৰ্ভত এয়া আমাৰ বাক্সাৰ সংবাদদাতা দামোদৰ ডেকা।
সমগ্ৰ BTRৰ লগতে বাক্সা জিলাতো আজি পুৱা 7:30 বজাৰে পৰা বিটিচি সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছে। আবেলি 4 বজালৈ চলিবলগীয়া এই নিৰ্বাচন জিলাখনৰ 575টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু মুঠ 4,76,197গৰাকী ভোটাৰে জিলাখনৰ 6টা পৰিষদ সমষ্টিৰ 52গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এইবাৰ জিলা প্ৰশাসনে জিলা সদৰ এলেকাত এটা মহিলা ভোটকেন্দ্ৰ স্থাপন কৰিছে।
অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্ন কাকত এতিয়াৰ পৰা অসমীয়াটো প্ৰস্তুত কৰাৰ বাবে অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই দুৰ্গা পূজা উপলক্ষে অসম চাহ নিগমৰ অধীনৰ চাহ বাগিচাৰ শ্ৰমিকসকলক 20% বোনাছ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি অসম মন্ত্ৰীসভাই 260 কোটি টকা ব্যয়েৰে সোণাপুৰত 10ম অসম আৰক্ষী বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। গুৱাহাটীত নিৰ্মাণ হৈ থকা 5,000খন আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিৰ হাতত ন্যস্ত কৰাৰ বাবেও মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে। অৱশ্যে প্ৰেক্ষাগৃহৰ নিয়মীয়া চোৱা চিতাৰ কাম লোক নিৰ্মাণ বিভাগে অব্যাহত ৰাখিব। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ জৰিয়তে নিয়োজিত 65গৰাকী বিজ্ঞান আৰু গণিত সহায়কৰ পাৰিতোষিক বৃদ্ধি, ছুটী আদিৰ ক্ষেত্ৰতো মন্ত্ৰীসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102 মেগাহাৰ্জত, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 মেগাহাৰ্জত, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 মেগাহাৰ্জত, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কয় যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে মধ্যবিত্ত, যুৱ আৰু উপভোক্তাসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া জি এছ টিৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। এই নতুন জি এছ টি সংস্কাৰক সঞ্চয় উৎসৱ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ব্যৱস্থাই কৰ ৰাহি কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰিব। এই নতুন কৰ সংস্কাৰৰ জৰিয়তে দেশে আত্মনিৰ্ভৰ ভাৰতৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অৰুণাচল প্ৰদেশত 5,100 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে 3,700 কোটি টকা ব্যয় সাপেক্ষ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচীৰ মাজতে প্ৰধানমন্ত্ৰীয়ে আন বিভিন্ন প্ৰকল্পৰ লগতে টাৱাঙৰ সীমান্ত জিলাত নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ত্ৰিপুৰাত প্ৰাসাদ আঁচনিৰ অধীনত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ চৌহদত নতুনকৈ গঢ়ি তোলা বুনিয়াদী সা সুবিধা আৰু সৌন্দৰ্যবৰ্ধন কাৰ্য মুকলি কৰিব। খেলৰ বাতৰি। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে পাকিস্তানক 6 উইকেটত পৰাস্ত কৰে। ভাৰতে 172 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অভিষেক শৰ্মাই 74 আৰু শুভমান গিলে 47 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 171 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ এই জয়ে ৰাণ ৰেট শক্তিশালী কৰাৰ লগতে প্ৰতিযোগিতাখনত দলটোৰ স্থিতি সবল কৰিছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
গুৱাহাটীৰ সৰুসজাইত অৱস্থিত ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম দৰ্শন আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ বাবে লাখ লাখ গুণমুগ্ধ ভিৰ কৰা বাতৰি আৰু আলোকচিত্ৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰধান বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত শিল্পীগৰাকীৰ এখন দৃষ্টিনন্দন আলোকচিত্ৰ প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱা লাখ লাখ গুণমুগ্ধৰ আলোকচিত্ৰৰ লগতে হে সূৰ্য প্ৰণাম শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। বিটিচিৰ 40টা সমষ্টিত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। আমাৰ অসম কাকতৰ লগতে আন আন কাকতেও এই বাতৰি প্ৰকাশ কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পদচিহ্ন কালি ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে সংগ্ৰহ কৰে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰি প্ৰকাশ কৰিছে। দেশে বিদেশে ক্ষণজন্মা শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। মুম্বাই, কলকাতা, কুৱেইট, দক্ষিণ আফ্ৰিকা আদি সকলোতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। দৈনিক অগ্ৰদূত কাকতে এই বাতৰি প্ৰকাশ কৰিছে। 100 বছৰত কৰিব নোৱাৰা কাম জুবিনে মাত্ৰ 30 বছৰত কৰি থৈ গ'ল। পন্নী গৰিমা গাৰ্গৰ এই মন্তব্যৰে অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ গুৱাহাটীত সৃষ্টি হোৱা জনসমুদ্ৰৰ আলোকচিত্ৰৰে দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তী ৰাণী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ সৰুসজাইত উৰে নিশা অনুৰাগীৰ ভিৰ। যোৰাবাটৰ সমীপৰ কমাৰকুছিত কাইলৈ ৰাজ্যিক মৰ্যাদাৰে জুবিন গাৰ্গৰ শেষকৃত্য। যোৰহাটতো শিল্পীগৰাকীৰ চিতাভস্মৰে আন এখন সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ। অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়াতে প্ৰস্তুত কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত। আৰু এছিয়া কাপৰ কালি নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ। পৌৰাঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
Thank you.